এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 7টা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক বিৰোধী উভয় তাৰকা প্ৰচাৰকক লৈ ভোটদাতাসকলক আকৰ্ষণ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমত বিজয় সংকল্প সভাত অংশ ল'ব। তেওঁ দিনৰ 11 বজাত ধেমাজিৰ গোগামুখ আৰু দুপৰীয়াৰ ভাগত বিশ্বনাথৰ বিহালীত নিৰ্বাচনী প্ৰচাৰ চলাব। 6 এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে মৰাণ, বৰপেটা আৰু লামডিঙত প্ৰচাৰ চলোৱাৰ বাবে পুনৰ অসমলৈ আহিব। কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আজি দেৱব্ৰত শইকীয়া, লুৰিণজ্যোতি গগৈ আৰু বিপুল গগৈৰ হৈ নাজিৰা, খোৱাং আৰু টিংখাঙত নিৰ্বাচনী প্ৰচাৰ চলাব। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে কাইলৈ বোকাজান আৰু টিয়কত প্ৰচাৰ চলাব। জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন স্থানত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ডঃ শৰ্মাই কাইলৈ খোৱাং, দুলিয়াজান, ডিগবৈ, মাকুম আৰু তিনিচুকীয়াত বিজয় সংকল্প সভা তথা ৰোড শ্বত অংশ লৈ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। মুখ্যমন্ত্ৰীয়ে কালি ৰহা, ডিমৰীয়া, বৰক্ষেত্ৰী আৰু কমলপুৰত প্ৰচাৰ অভিযানত অংশ লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি দেৰগাঁৱত প্ৰচাৰ চলায়। শীতলপথাৰত জনসভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে গোলাঘাট আৰু যোৰহাট জিলাৰ NDA প্ৰাৰ্থী দুগৰাকীৰ হৈ প্ৰচাৰ চলায়। ইয়াৰ আগেয়ে শ্ৰীসিঙে তেজপুৰত প্ৰচাৰ সভাত অংশ লয়। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীশে কালি যোৰহাটৰ এটি ৰোডত আয়োজিত প্ৰচাৰ সভাত অংশ লৈ সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীৰ হৈ প্ৰচাৰ চলায়। তেওঁ লগতে ডিব্ৰুগড়ত বিজেপিৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ হৈ নিৰ্বাচনী সভাত ভাগ লয়।
ये डिब्रूगढ़ में लगातार प्रसन्नजीत चुनकर आए हैं और इस बार भी रिकॉर्ड वोट से वो चुनकर आएंगे। असम में मोदी जी ने किया हुआ काम, असम के मुख्यमंत्री हिमंत बिस्व शर्मा जी ने किया हुआ काम, इसकी तूती बोल रही है। लोगों में उनके प्रति बहुत विश्वास है, लोग उनको चुनकर लाना चाहते हैं वापिस। तीसरी बार रिकॉर्ड वोटों से बीजेपी की सरकार यहाँ बनेगी और डिब्रूगढ़ में भी प्रसन्न दादा एक नया रिकॉर्ड तैयार करेंगे।
বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়ে কালি ধেমাজিৰ চিমেনমুখ পুলিবজাৰ অঞ্চলত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। তেওঁ NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন পেগুৰ হৈ প্ৰচাৰ চলায়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিগবৈ আৰু মাকুমত আয়োজিত জনসভাত অংশ লৈ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ অখিল গগৈ, কামৰূপ মহানগৰ জিলাৰ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰকে ধৰি কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ আন আন প্ৰাৰ্থীসকলেও ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। AIUDFৰ সভাপতি বদৰুদ্দিন আজমলে কালি বিলাচীপাৰাত প্ৰচাৰ চলায়। বাক্সা সমষ্টি গণ সুৰক্ষা দলৰ প্ৰাৰ্থী ৰমেশ চন্দ্ৰ দাসে কক্লাবাৰী পৰিষদীয় সমষ্টিত প্ৰচাৰ চলায়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অনাগত শিক্ষাবৰ্ষৰ বাবে শৈক্ষিক পঞ্জী ঘোষণা কৰিছে। এই অনুসৰি আজিৰে পৰা নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে। নতুন শিক্ষাবৰ্ষত ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ দিনকে ধৰি মুঠ 254 দিন বিদ্যালয়ত উপস্থিত থাকিব লাগিব। এই শিক্ষাবৰ্ষত বিদ্যালয়সমূহত গ্ৰীষ্ম বন্ধসহ 11 দিন পাঠদান বন্ধ থাকিব। ইপিনে 2026 বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ অনলাইন পঞ্জীয়নৰ বাবে বিদ্যালয় শিক্ষা পৰিষদে আজিৰে পৰা পৰ্টেল মুকলি কৰিব। এই অনলাইন পঞ্জীয়নৰ অহা 15 মে'ত অন্ত পৰিব। এই সন্দৰ্ভত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ৰাজ্যৰ সকলো হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষলৈ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাত উল্লেখ কৰা মতে পঞ্জীয়নৰ বাবে সংশ্লিষ্ট বিদ্যালয়ে 11টা সংখ্যাৰ UDIS কোড প্ৰদান কৰাটো বাধ্যতামূলক। তদুপৰি ছাত্ৰ ছাত্ৰীৰ জন্মৰ প্ৰমাণ পত্ৰ, আধাৰ কাৰ্ডৰ নাম্বাৰ, আপাৰ ID-কে ধৰি অন্যান্য নথিসমূহ প্ৰয়োজন হ'ব বুলি নিৰ্দেশনাত কোৱা হৈছে। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027 আজি আৰম্ভ হ'ব। এয়া হ'ব দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়ল। এই লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল 2টা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হ'ব আৰু এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হ'ব। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প থাকিব। স্বগণনাৰ এই প্ৰক্ৰিয়া আজিৰে পৰা 15 তাৰিখলৈ মুকলি থাকিব। ঘৰৰ তালিকা প্ৰস্তুত আৰু গণনা 16 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু 15 মে'ত সামৰণি পৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।